এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো দিশা শৰ্মাই। 1971 চনত ভাৰতীয় সেনাবাহিনীৰ সহযোগত পাকিস্তানৰ বিৰুদ্ধে চলোৱা মুক্তিযুদ্ধত বিজয় সাব্যস্ত কৰা আজিৰ দিনটোৰ স্মৃতিত ভাৰত আৰু বাংলাদেশৰ সেনাবাহিনীয়ে বিজয় দিৱস হিচাপে উদযাপন কৰিছে। বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি দেশখনৰ স্বাধীনতাৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ স্মৃতিত গভীৰ শ্ৰদ্ধা তৰ্পণ কৰে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে এই মহান সৈনিকসকলৰ আত্মবলিদান দেশৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা হৈছে বুলি উল্লেখ কৰে আৰু তেওঁলোকৰ মহান ত্যাগে পৰৱৰ্তী প্ৰজন্মক সদায়ে উৎসাহিত কৰি যাব বুলি মন্তব্য কৰে। অসমতো আজি বিজয় দিৱস উপলক্ষে সেনাবাহিনীয়ে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ আমন্ত্ৰণ মৰ্মে দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশ ল'বলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি থিম্ফুত উপস্থিত হৈছে। থিম্ফুৰ বিমানবন্দৰত আজি মুখ্যমন্ত্ৰীগৰাকীক দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপু ডি এন ধুংগিয়ালে আদৰণি জনায়। তিনিদিনীয়া এই ভ্ৰমণকালত চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে অসম তথা ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী আলোচনাত মিলিত হ'ব। এই ভ্ৰমণে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ সৈতে অসমৰ বন্ধুত্বৰ এনাজৰী কটকটীয়া কৰি তুলিব বুলি যাত্ৰাৰ পূৰ্বে সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম চৰকাৰৰ বিকাশৰ 12 দিন অনুষ্ঠানৰ অংশ হিচাপে আজি গোৱালপাৰা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ খেলপথাৰত দুদিনীয়াকৈ বঁটা বিতৰণ আৰ্থিক অনুদান প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। একেদৰে মন্ত্ৰী কেশৱ মহন্তই দৰং জিলাত বিকাশৰ 12 দিন কাৰ্যসূচীৰ অধীনত বিভিন্ন আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকললৈ চাইকেল আৰু হিতাধিকাৰীসকললৈ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে। মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত মাজুলী জিলাত ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটাৰ লগতে ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান কৰা হয়। মন্ত্ৰী ৰণোজ পেগুৱে ভাষণত অহা বৰ্ষৰ পৰা 80% নম্বৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলেহে ডঃ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিব বুলি প্ৰকাশ কৰে। লগতে তেওঁ কয় যে প্ৰতিখন হাইস্কুলত এজনকৈ বিশেষ গণিতৰ শিক্ষক নিযুক্তি দিয়া হ'ব। অহা বৰ্ষৰ পৰা প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডিজিটেল ক্লাছৰুম স্থাপন কৰা হ'ব বুলিও তেওঁ কয়। বিকাশৰ 12 দিন শীৰ্ষক কাৰ্যসূচীৰ অধীনত মন্ত্ৰী যোগেন মোহনে চৰাইদেউ জিলাৰ সোণাৰীত 1000গৰাকীৰো অধিক মহিলাক আনুষ্ঠানিকভাৱে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ পত্ৰ প্ৰদান কৰে। লগতে অনুষ্ঠানত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ৰাজসাহায্য বিতৰণ কৰা হয়। 26 দিনত 2342 কিলোমিটাৰ চাইকেলেৰে অতিক্ৰম কৰা পৰিৱেশকৰ্মী সমৰ কলাবিদ নৱজ্যোতি শইকীয়াক অসম বুক অৱ ৰেকৰ্ডছে স্বীকৃতি প্ৰদান কৰিছে। শিৱসাগৰ জিলাৰ নৱজ্যোতি শইকীয়াই 2020 বৰ্ষত পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ লগতে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণাহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই ব্ৰহ্মপুত্ৰ পৰিক্ৰমা শীৰ্ষক চাইকেল যাত্ৰা কৰিছিল। এই সন্দৰ্ভত তেওঁ আকাশবাণীৰ সংবাদদাতাৰ আগত এনেদৰে কয়।
2022 চনৰ 30 এপ্ৰিল তাৰিখে ঐতিহাসিক ৰংঘৰৰ পথাৰৰ পৰা মই ব্ৰহ্মপুত্ৰ পৰিক্ৰমা নামে এক চাইকেল যাত্ৰা কৰিছিলোঁ। এই চাইকেল যাত্ৰাটো আছিলে ভাৰতবৰ্ষৰ দেশৰ যিসকলে প্ৰাণ আহুতি দিছিলে, দেশ ৰক্ষাৰ বাবে যিসকলে প্ৰাণ আহুতি দিছিলে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত এই যাত্ৰাটো আছিলে। এই যাত্ৰাটো কৰিছিলোঁ মই ঐতিহাসিক ৰংঘৰৰ পৰা ধুবুৰী আমি ব্ৰহ্মপুত্ৰ পাৰ হৈছিলোঁ। ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিছিলোঁ তেজপুৰ। তেজপুৰৰ পৰা মই ধলা শদিয়া হৈ ডিব্ৰুগড় হৈ পুনৰ আকৌ ৰংঘৰতে সামৰণি কৰিছিলোঁ। আৰু এই পৰিক্ৰমাটোত মোৰ সৰ্বমুঠ আছিলে 2342 কিলোমিটাৰ আৰু সময় লাগিছিলে মোক 26 দিন। এই পৰিক্ৰমাটো কৰাৰ বাবে অসম বুক অৱ ৰেকৰ্ডৰ বিষয়ববীয়াসকলে মোক অসম বুকৰ নামটো অন্তৰ্ভুক্ত কৰিছে আৰু তেখেতসকলে কালি সম্বৰ্ধনা জনাইছে।
ৰাজ্য চৰকাৰে আয়োজন কৰা খেল মহৰণৰ দ্বিতীয় সংস্কৰণৰ বিধানসভা পৰ্যায়ৰ প্ৰতিযোগিতা আজিৰে পৰা শিৱসাগৰ নগৰৰ দৰবাৰ খেলপথাৰত অনুষ্ঠিত হৈছে। প্ৰবীণ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতা উদ্বোধন কৰে। শিৱসাগৰ বিধানসভা এলেকাৰ 27খন গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত 3500 খেলুৱৈ এই বিধানসভা পৰ্যায়ৰ প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে। প্ৰতিযোগিতাখনত এথলেটিক্স, ফুটবল, কাবাডী, চাইক্লিং, দবাকে ধৰি কেইবাটাও খেল অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।